Iya, akak bani. Bateri kuisu, ongkur jadi hormai. Etir perdan bateri humuhol. Perdan menteri Narendra Modi khana Trinidad dan Tobago. Argentina, Brazil, Aru, Namibia, Paman Husri, Timothy Rauna Hise, Harto Sigitsa Gobehona Porikol, Aru, Okil Harto, Arabican Pakistaner, Bikar Dhanat, COVID-19 Protihadok, Aru, Covidutu Kalot, Prapto Veskulukor, Akosmic Mitrukun Homper Konaibli, Romanito Hise, Kuat Horesur Astomu, Pehelgam Hontrabody Akromonor, Horizon Tokari, Aru, Puzi Zugan Kari Hokolok Hikre, Ainor Katgoralo Anibule, Abantanese, Congress, জামাতে ইসলামীৰ সমৰ্থনত কেৰেলাৰ নীলাম্বুৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত জয়ী হোৱা বুলি বিজেপিয়ে অভিযোগ কৰিছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফি টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বাৰ্মিংহামত আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খানা ত্ৰিনিদাদ আৰু টবেগো আৰ্জেণ্টিনা ব্ৰাজিল আৰু নামিবিয়াৰ ভ্ৰমণসূচীৰে ইতিমধ্যে ৰাওনা হৈছে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদী আজি খানাত উপস্থিত হ'ব। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ল'বেল ছাউথ অৰ্থাৎ উদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত খানা ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ আৰু দেশখনে আফ্ৰিকীয় সংঘ আৰু পশ্চিম আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰীমোদীয়ে কয় যে খানাৰ সৈতে থকা ঐতিহাসিক সম্বন্ধ অধিক ঘনিষ্ঠ কৰিবলৈ আৰু বিনিয়োগ শক্তি স্বাস্থ্য সুৰক্ষা সামৰ্থ্য বৃদ্ধি আৰু উন্নয়নমূলক অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰাৰ উদ্দেশ্যে দেশখনৰ সৈতে আলাপ আলোচনা কৰিবলৈ তেওঁ আগ্ৰহী। খানাৰ ভ্ৰমণ সামৰি শ্ৰীমোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিনিদাদ আৰু টবেগোলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ক্ৰিষ্টাইন কাৰ্লা কাংগালু আৰু প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশেশ্বৰক সাক্ষাৎ কৰিব। এই ভ্ৰমণে দেশখনৰ সৈতে থকা ভাৰতৰ প্ৰাচীন সম্পৰ্ক পুনৰ উজ্জীৱিত কৰি তোলাৰ সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা কৰিছে। ত্ৰিনিদাদ আৰু টবেগোৰ পৰা শ্ৰীমোদী আৰ্জেণ্টিনালৈ যাব। এয়া হ'ব বিগত 57 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম আৰ্জেণ্টিনা ভ্ৰমণ। লেটিন আমেৰিকাৰ দেশ আৰ্জেণ্টিনাৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সহযোগিতা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে G20 সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত দেশখনে ভাৰতৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আহিছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জাভিয়াৰ মাইলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। এই আলোচনাত উভয়পক্ষৰ বাবে লাভদায়ক সহযোগিতা, বিৰল খনিজ পদাৰ্থ, শক্তি, বাণিজ্য, পৰ্যটন, প্ৰযুক্তি আৰু বিনিয়োগৰ দৰে বিষয়সমূহে স্থান লাভ কৰিব। ব্ৰাজিলত শ্ৰীমোদীয়ে 6 আৰু 7 জুলাইত ৰিঅ ডি জেনেৰিঅ'ত হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত ভাগ ল'ব। তেওঁ কয় যে প্ৰতিষ্ঠাপক সদস্যৰূপে ভাৰত নিত্য নতুন অৰ্থব্যৱস্থাসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ব্ৰিক্ছৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। অধিক শান্তিপূৰ্ণ, সমতাপূৰ্ণ, ন্যায্য, গণতান্ত্ৰিক আৰু সন্তুলিত বহুধ্ৰুৱীয় বিশ্ব শৃংখলা গঢ়ি তোলাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে প্ৰচেষ্টা চলোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ব্ৰিক্ছ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে শ্ৰীমোদীয়ে কেইবাখনো দেশৰ নেতৃবৰ্গক দেখা কৰিব। তেওঁ দ্বিপাক্ষিক আনুষ্ঠানিক ভ্ৰমণসূচীৰে ব্ৰাছিলিয়ালৈ যাব। এয়া হ'ব বিগত 7 দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ব্ৰাছিলিয়া ভ্ৰমণ। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্বন্ধ অধিক সুদৃঢ় কৰাৰ আৰু গ্ল'বেল ছাউথৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ আগবঢ়াই নিয়াৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইচ এনাচিঅ' লুলা ডি ছিলভাৰ সৈতে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী নামিবিয়াত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ডঃ নিতম্ব নন্দী নডেটৱাৰ সৈতে বিভিন্ন ক্ষেত্ৰত লাভদায়ক সহযোগিতা সম্পৰ্কে আলোচনা কৰিব। নামিবিয়া ভাৰতৰ নিৰ্ভৰযোগ্য সহযোগী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশে ঔপনিৱেশবাদৰ বিৰুদ্ধে ঐতিহাসিক সংঘৰ্ষত ব্ৰতী হৈছিল। শ্ৰীমোদীয়ে নামিবিয়াৰ সংসদৰ যুটীয়া অধিৱেশনতো ভাষণ দিব। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ বিষয় অধ্যয়নত COVID-19 প্ৰতিষেধক আৰু কোভিডোত্তৰ কালত প্ৰাপ্তবয়স্ক লোকৰ আকস্মিক মৃত্যুৰ কোনো সম্পৰ্ক নাই বুলি নিৰ্ণায়কভাৱে প্ৰমাণিত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে দেশৰ আগশাৰী চিকিৎসা গৱেষণা প্ৰতিষ্ঠান দুটাৰ অধ্যয়নত ভাৰতত ব্যৱহাৰ হোৱা COVID-19 প্ৰতিষেধক সুৰক্ষিত আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে আৰু এনে প্ৰতিষেধকৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়া তেনে দুৰ্লভ। দেশত আনুবংশিক জীৱনশৈলী, পূৰ্বৰ অৱস্থা আৰু কোভিডৰ পাছৰ জটিলতাসহ আন কেইবাটাও কাৰকৰ বাবে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু হোৱা ঘটনা বৃদ্ধি পাইছে বুলি অধ্যয়নত কোৱা হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই বিশেষকৈ 18-45 বছৰ বয়সৰ লোকৰ আকস্মিক আৰু ব্যাখ্যাতিক মৃত্যুৰ কাৰণ জনাৰ বাবে একেলগে কাম কৰি আছে। এনে মৃত্যুৰ কাৰণ উদ্ঘাটন কৰাৰ বাবে অতীতৰ তথ্য আৰু বাস্তৱিক সময়ৰ পৰীক্ষণৰ ভিত্তিত ভিন ভিন গৱেষণা দৃষ্টিভংগীৰ সহায়ত দুটা সুকীয়া অধ্যয়ন অব্যাহত আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী, সংগঠক আৰু বিত্তীয় সাহায্য দিয়া লোকসকলক অনতিপলমে আইনৰ কাঠগড়ালৈ আনিবলৈ কোৱাড গোষ্ঠীৰ সদস্যসকলে আহ্বান জনাইছে আৰু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক ইয়াৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ৱাশ্বিংটন ডিচিত অনুষ্ঠিত কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত জম্মু কাশ্মীৰৰ পেহেলগামত যোৱা 22 এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰভাৱে গৰিহণা দিয়া হৈছে। তেওঁলোকে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ আৰু ৰূপৰ সন্ত্ৰাসবাদক সৰ্বসন্মতভাৱে গৰিহণা দিয়ে। ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ অধীনত ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰক সক্ৰিয়ভাৱে সহযোগিতা কৰিবলৈ আহ্বান জনাই বিবৃতিটোত সিদ্ধান্ত গ্ৰহণ কৰা হয়। কোৱাড গোষ্ঠীয়ে অৰ্থনৈতিক নিৰাপত্তা শক্তিশালী কৰাৰ বাবে কোৱাড ক্ৰিটিকেল মিনাৰেলছ ইনিচিয়েটিভ আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰত প্ৰশান্ত মহাগৰীয় অঞ্চলত গুৰুত্বপূৰ্ণ খনিজ যোগান শৃংখলা সুৰক্ষিত আৰু বৈচিত্ৰ্যপূৰ্ণ কৰাৰ বাবে অৰ্থনৈতিক সুৰক্ষা আৰু সামূহিক স্থিতিস্থাপকতা শক্তিশালী কৰা। কোৱাড নেতাসকলে মুম্বাইত কোৱাড পৰ্টছ অব দ্য ফিউচাৰ পাৰ্টনাৰশ্বিপ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। এই বৰ্ষত সামূহিক লজিষ্টিক শক্তিসমূহৰ লাভ অৰ্জন কৰিবলৈ প্ৰথম কোৱাড ভাৰত প্ৰশান্ত মহাসাগৰীয় লজিষ্টিক নেটৱৰ্কৰ ক্ষেত্ৰ প্ৰশিক্ষণ অনুশীলন আয়োজন কৰাৰ সিদ্ধান্ত কোৱাড গোষ্ঠীয়ে ঘোষণা কৰে। বিবৃতিটোত লগতে কোৱা হয় যে কোৱাড মুক্ত আৰু মুকলি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি দায়বদ্ধ। গোষ্ঠীটোৰ সদস্য ৰাষ্ট্ৰসমূহে চাইবাৰ অপৰাধ আৰু অনলাইন প্ৰবঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ সন্মত হয়। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰধান গণতন্ত্ৰসমূহক প্ৰতিনিধিত্ব কৰা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ, আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ', অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং আৰু জাপানৰ বিদেশ মন্ত্ৰী তাকেশি ইৱাৱাই এই বিবৃতিত সহমতত উপনীত হয়। কোৱাড বিদেশ মন্ত্ৰীসকলে মুক্ত আৰু মুকলি প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি দৃঢ়তাৰে ব্যক্ত কৰিছে আৰু বলপূৰ্বকভাৱে স্থিতাৱস্থা সলনি কৰিবলৈ বিচৰা যিকোনো একপক্ষীয় কাৰ্যৰ বিৰোধিতা কৰিছে। গোষ্ঠীটোৰ সদস্যসকলে পূব চীনসাগৰ আৰু দক্ষিণ চীনসাগৰৰ পৰিস্থিতিক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে এটা যৌথ বিবৃতিত আইনৰ শাসন, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিবৃতিটোত সদস্য দেশসমূহে বিপদজনক আৰু প্ৰৰোচিতমূলক কাৰ্য, বিশেষকৈ দক্ষিণ চীন সাগৰত পানীশিলৰ অসুৰক্ষিত ব্যৱহাৰৰ কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে। সদস্য ৰাষ্ট্ৰসমূহে কয় যে এনে কাৰ্যই অঞ্চলটোৰ শান্তি আৰু সমৃদ্ধিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। কংগ্ৰেছে জামাতে ইছলামীৰ সমৰ্থনত কেৰালাৰ নীলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত জয়ী হোৱা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰশেখৰে কংগ্ৰেছে তোষামোদৰ ৰাজনীতি কৰা বুলি অভিযোগ আনে। তেওঁ কয় যে 2018 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী কংগ্ৰেছৰ ওমেন চান্দিয়ে জামাতে ইছলামী বিপদজনক ৰাষ্ট্ৰবিৰোধী সংস্থা বুলি প্ৰকাশ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বাৰ্মিংহামত আৰম্ভ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 3:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰত 5 উইকেটত পৰাস্ত হৈছিল। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খানা, ত্ৰিনিদাদ আৰু টবেগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়াৰ ভ্ৰমণসূচীৰে ইতিমধ্যে ৰাওনা হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ বিষয় অধ্যয়নত কোভিড-19 প্ৰতিষেধক আৰু কোভিডোত্তৰ কালত প্ৰাপ্তবয়স্ক লোকৰ আকস্মিক মৃত্যুৰ কোনো সম্পৰ্ক নাই বুলি প্ৰমাণিত হৈছে। কোৱাড সদস্য ৰাষ্ট্ৰসমূহে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী আৰু পুঁজি যোগানকাৰীসকলক শীঘ্ৰে আইনৰ কাঠগড়ালৈ আনিবলৈ আহ্বান জনাইছে। কংগ্ৰেছে জামাতে ইছলামীৰ সমৰ্থনত কেৰালাৰ নীলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত জয়ী হোৱা বুলি বিজেপিয়ে অভিযোগ কৰিছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বাৰ্মিংহামত আৰম্ভ হ'ব। এইটোৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3:00 বজাত শুনিবলৈ পাব। নমস্কাৰ।